এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কালি সন্ধিয়া দুৰ্ঘটনাত পতিত সুখয় 30 যুঁজাৰু বিমানখনৰ দুৰ্ঘটনাস্থলীত আজি সেনাৰ উদ্ধাৰকাৰী দল উপস্থিত ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল উৎসৱৰ আজি সামৰণি আৰু অসম বিশ্ববিদ্যালয়ৰ নতুন ইনডোৰ ষ্টেডিয়ামত আজি সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় চেপাক ট্ৰাক্ৰ ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰম্ভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে মৃদুস্মিতা শৰ্মা। এতিয়া বিতং বাতৰি। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা কৰা হৈছে। এই পৰীক্ষাত 659 পুৰুষ আৰু 299 মহিলা প্ৰাৰ্থীকে ধৰি মুঠ 998 প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। 2025 বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাত ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰীয়ে প্ৰথম, ৰাজেশ্বৰী সুভে দ্বিতীয় আৰু আকাংশ ঢুলে তৃতীয় স্থান লাভ কৰিছে। অসমৰো কেইবাগৰাকী প্ৰাৰ্থী এই পৰীক্ষাত উত্তীৰ্ণ হৈছে। ইয়াৰ ভিতৰত অভিজ্ঞান খাউণ্ডে 187 সংখ্যক স্থান লাভ কৰিছে। যোৰহাটৰ ডঃ অভিজ্ঞান জ্যোতি বৰাই 570 সংখ্যক স্থান লাভ কৰি জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিছে। নগাঁৱৰ ডিফলু নিবাসী ভাস্বত শইকীয়াই এইবাৰ 777 সংখ্যক স্থানত উত্তীৰ্ণ হৈছে। ইয়াৰ পূৰ্বে ভাস্বত শইকীয়াই 2024 বৰ্ষৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত 474 সংখ্যক স্থান লাভ কৰি IPS বিষয়া হিচাপে নিৰ্বাচিত হৈছিল। বিগত বৰ্ষৰ 25 মে'ত অনুষ্ঠিত অসামৰিক সেৱাৰ প্ৰাৰম্ভিক পৰীক্ষাত 930,000 অধিক প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল বুলি কেন্দ্ৰীয় লোকসেৱা আয়োগে প্ৰকাশ কৰিছে। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নাহৰকটীয়া আৰু খোৱাঙত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰাত অংশ লয়। এই যাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী বিমল বৰা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই মুখ্যমন্ত্ৰীক সংগ দিয়ে। শতাধিক লোকে এই আশীৰ্বাদ যাত্ৰাত অংশ লোৱাৰ লগতে বিভিন্ন স্থানত মহিলাসকলে মুখ্যমন্ত্ৰীগৰাকীক আদৰণি জনায়। কংগ্ৰেছ, ৰাইজৰ দলকে ধৰি বিৰোধীৰ মিত্ৰতা সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈৰ উপস্থিতিত আজি গুৱাহাটীত বিৰোধী ঐক্যৰ মাজত আলোচনা অনুষ্ঠিত হয়। অৱশ্যে আজিও বিৰোধী মিত্ৰতা চূড়ান্ত নহল। শাসনাধিষ্ঠিত বিজেপিৰ দৰে বিৰোধী পক্ষই শীঘ্ৰেই ঐক্যবদ্ধভাৱে নিৰ্বাচনী প্ৰচাৰত নামিব বুলি শ্ৰীগগৈয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইপিনে UPPL দলে নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত BTC আৰম্ভ কৰা শান্তি মটৰচাইকেল সমদল আজি ছিডলি চিৰাং সমষ্টিত উলিওৱা হয়। দলৰ সভাপতি তথা BTC প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে কাজলগাঁও শান্তি খেলপথাৰৰ পৰা এই সমদলৰ নেতৃত্ব দিয়ে। শ্ৰীবড়োৱে সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত সমাগত বিধানসভা নিৰ্বাচনত UPPL দলে BTC 15 আসনতে প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰে। বাক্সা জিলাৰ সদৰ মুছলপুৰত BPFৰ দিছপুৰ স্থল কাৰ্যসূচীত আজি BTC মুৰববী হাগ্ৰামা মহিলাৰীয়ে অংশগ্ৰহণ কৰে। শ্ৰী মহিলাৰীয়ে অহা 9 মাৰ্চত BPF দলৰ প্ৰাৰ্থী তালিকা প্ৰকাশ পাব বুলি জানিবলৈ দিয়ে। তেওঁ লগতে নিৰ্বাচনত UPPLৰ সৈতে BPFৰ কোনো সম্পৰ্ক নাথাকে আৰু বৰ্তমানলৈ আসন ভাগ বাটোৱাৰাক লৈ BJPৰ সৈতে চূড়ান্ত সিদ্ধান্ত হোৱা নাই বুলি প্ৰকাশ কৰে।
আমাৰ মূল মন্ত্ৰটো হ'ল অঞ্চলত আমাৰ শান্তি লাগে, আমি একতাটো বিচাৰো, আমি উন্নয়নটো বিচাৰো। এইবিলাক গোটেই উদ্দেশ্য লৈ পেলাই আমি দিছপুৰ চলো যাত্ৰা আমি কৰি আছো। আজি মুছলপুৰ, অহাকালি আকৌ থামলপুৰ হ'ব, ওদালগুৰি হ'ব, ইয়াৰ পিছত ভেৰগাঁও হ'ব, এনেকুৱা মুঠতে আমি দিছপুৰ চলো যাত্ৰা কৰাৰ মেইন উদ্দেশ্যটো হ'ল আমাক BTC উন্নয়ন লাগে, আমাক BTC শান্তি লাগে, আমি BTC সকলো জাতি জনগোষ্ঠী মিলি পেলাই একতা হৈ থাকিব বিচাৰে। খণ্ডটা ছিটত আমি NDA হিচাপে আমি খেলিম, সেইটো BPFয়ে কিমান পায় বা BJPয়ে কিমান পায় বা UPPLয়ে কিমান পায় সেইটো পিছৰ কথা। আপাতত আজিৰ দিনত আমি খণ্ডটা ছিটটো BTC অঞ্চলৰ পৰা দিছপুৰত আমি NDA হিচাপে MLA পচাই দিম।
আসন্ন বিধানসভা নিৰ্বাচনৰ বাবে ধুবুৰী জিলাত প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে নিৰ্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। আমাৰ সংবাদদাতাই জনোৱা মতে জিলাখনত কংগ্ৰেছৰ পৰ্যবেক্ষক তথা ওড়িশাৰ সাংসদ সপ্তগিৰি শংকৰ উল্কাই উপস্থিত হৈ দলৰ প্ৰাৰ্থিত্ব বিচৰাসকলৰ সৈতে মত বিনিময় কৰিছে। জিলাখনত বিভিন্ন ৰাজনৈতিক দলে মটৰচাইকেল সমদল উলিওৱাও পৰিলক্ষিত হৈছে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটীৰ পৰা। এতিয়া লৈছো খন্তেক বাণিজ্যিক বিৰতি।
কোমল এই দিন দুপুর ইমান খরখেদাকে কলৈ যাও
এই ভুঁয়াটাক বিচারি আহিছো রব খুড়ি এই আমার গোটেই ঘরের টিংপাতবর মামরে ধরেছে নয় হে তাকেই ঠিক করাই লও
অ ভাল করিছ দে এই বটা ধুমুহার দিন আহিছেই নহয় বিপদ অহার আগতে সাবধান হওয়াটো ভাল
আপনার সতর্কতায় বসাব পারে আপনার জীবন জীবিকা সম্পদ আর আপনজনক ধুমুহার সময়ত সতর্ক হক ঘরের চালি বা টিনপাতর ঢিলা হয়ে থাকা গজাল ফুটা মামরে ধরা অংশ আদি পরীক্ষা করে মেরামতি করাই লক ঘরের দুয়ার খিড়িকির খিলি ফাঁক বা কাঁচ আদি পরীক্ষা করে মেরামতি করাই লক ঘরের উচরে পাজরে থাকা গছ গছনির শুকান মরি যাওয়া ডাল ঠাল ঠেঙুলি আদি কটাই পেলাওক ধুমুহার সময়ত আপনি যদি চলন্ত গাড়ীত আছে তেনেহলে বৈদ্যুতিক তার গছ আদির পৰা আঁতৰত নিরাপদ ঠাইত গাড়ীখন রখাওক নদীত মাছ মারিবলৈ অথবা নাও বা ফেরিত উঠিবলৈ না যাব আর ততালিকে পাৰলৈ উভতিব যিকোনো জরুরীকালীন সহায়ৰ বাবে যোগাযোগ কৰক টোল ফ্রি নম্বর 1077 অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকরণৰ দ্বারা জনহিতার্থে প্রচারিত
অরুণোদয় 3.0 মহিলা সবলীকরণ আর আর্থিক সুরক্ষা প্রদানের লক্ষ্যে সরকারে গ্রহণ করা এই আসনের অধীনত প্রায় 40 লাখ হিতাধিকারীর প্রত্যেককে প্রদান করা হব মুঠ 9,000 টাকা আর্থিক সাহায্য অহা 10 মার্চর পুয়া 10:30 বজাত গাঁও পঞ্চায়েত পৌরসভার ওয়ার্ড VCDC VDC MAC আদি পর্যায়ত অনুষ্ঠিত হবলগিয়া রাজহুয়া সভাত এই কার্যসূচী সম্পন্ন করা হব নিজ নিজ এলাকার সভাত উপস্থিত থাকক হিতাধিকারী সকল আনন্দরে পালন করিব পারিব হেপাহর রঙালী বিহু
তথ্যর জনসংযোগ সঞ্চালকালয় অসম সরকারের দ্বারা প্রচারিত
পূর্বতে আমার জীবন কষ্টকর আছিল এতিয়া হলনি হল সকলো কারণ আমার জীবনলৈ অরুণোদয় আহিল
অসমৰ 40 লাখ পৰিয়ালে এতিয়া নিজৰ একাউণ্টত লাভ কৰে প্ৰতি মাহে 1,250 টকাকৈ
তথ্য আৰু জনসংযোগ সঞ্চালকালয় অসমৰ দ্বাৰা প্ৰচাৰিত
শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা পৰৱৰ্তী বাতৰি শুনক মৃদুস্মিতা শর্মাৰ পৰা
মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় আজি ডিব্ৰুগড়ৰ জীবন ফুকন নগৰত নতুনকৈ নির্মাণ কৰা ভাৰতীয় জনতা পাৰ্টিৰ উজনি অসমৰ মাণ্ডলী কাৰ্যালয় উদ্বোধন কৰে এই উপলক্ষে আয়োজিত অনুষ্ঠানত কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ৰাজ্যিক প্ৰভাৰী ৰবীন্দ্ৰ ৰাজুকে ধৰি কেইবাগৰাকী মন্ত্রী বিধায়ক তথা কৰ্মকৰ্তাসকল উপস্থিত থাকে এই নৱনির্মিত কাৰ্যালয়ে প্ৰতিগৰাকী কৰ্মকৰ্তাক দলীয় কাম কাজ ৰূপায়ণৰ ক্ষেত্ৰত সহায় কৰাৰ উপৰি অনাগত দিনত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে এখন নিৰ্দিষ্ট ঠাই প্ৰদান কৰিব শর্মায় আজি ডিব্ৰুগড় প্রেস ক্লাব ভবনেরও আধারশিলা স্থাপন করে দক্ষিণ জালান নগরত নির্মাণ হবলগিয়া এই ভবনে প্রেস ক্লাবর সাংবাদিকসকলক কাম কাজ আগবাই নিয়ার বাবে এটা স্থায়ী ঠিকনা প্রদান করব বলে মুখ্যমন্ত্রীগুলো উল্লেখ করে যোরহাট বিমানবন্দরের নিয়মীয় অনুশীলনের অহা উড়ামরার সময় দুর্ঘটনাত পতিত হওয়া সুখয় 30 MKI শ্রেণীর যুজারু বিমানখনের দুর্ঘটনাস্থলীত আজি সেনার এটা উদ্ধারকারী দল উপস্থিত হয় কার্বি আংলং জেলার বোকাজান মহকুমার চকিহুলা থানার অন্তর্গত ইংলং ইকপি পাহাড়ের ঘন অরণ্যর মাজর দুর্ঘটনাস্থলীলৈ জিলায়ুক্ত আর জিলা আরক্ষী অধীক্ষকও রওনা হয়েছে বলে আমার সংবাদদাতায় জানাইছে ভারতীয় বায়ুসেনার কর্তৃপক্ষ ইতিমধ্যে বিমান চালক স্কোয়াড্রন লিডার অনুজ আর ফ্লাইট লেফটেন্যান্ট পূর্বেশ দুরাকারর মৃত্যু হওয়াটা নিশ্চিত করেছে দুর্ঘটনাটোত কেন্দ্রীয় প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে গভীর শোক প্রকাশ করেছে এই দুর্ঘটনার কারণ সন্দর্ভত এতিয়াও সবিশেষ কোনো তথ্য লাভ করবা হওয়া নাই পাহাড়ত খুন্দা মরার ফলতেই বিমানখন দুর্ঘটনাত পতিত হয় বলে স্থানীয় লোকে সন্দেহ প্রকাশ করেছে সমগ্র রাজ্যতে আজি দৌল উৎসব তথা ফাকুয়ার সামরণি পড়ে উত্তর গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্রী শ্রী দৌল গোবিন্দ মন্দিরৰ পাঁচদিনীয়া দৌল উৎসৱৰ আজি সামৰণি পৰে ধৰ্মীয় শোভাযাত্ৰাৰে সামৰণি পৰা এই দৌল উৎসৱত আজি দৌল গোবিন্দ মহাপ্ৰভুক নাম প্ৰসংগ বেণ্ড পাৰ্টিৰ বাজনাৰে দিহিং সত্ৰলৈ লৈ যোৱা হয় তাত ধৰ্মীয় ৰীতি নীতিৰে পূজা কৰাৰ পাছতে পুনৰ দৌল গোবিন্দলৈ লৈ আহি মণিকূটত প্ৰতিষ্ঠা কৰাৰ পাছতে দৌল উৎসৱৰ সামৰণি পৰে ধৰ্মীয় শোভাযাত্ৰাত ইজনে সিজনক ৰংখানি ৰঙীন হৈ পৰে যোৱা 2 মাৰ্চৰ পৰা মেঘদাহ পৰ্বৰে আৰম্ভ হোৱা দৌল উৎসৱৰ আজি সামৰণি পৰে শোভাযাত্ৰাত হাজাৰ হাজাৰ লোকে অংশগ্ৰহণ কৰা বুলি আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে জনাইছে ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰতো পাঁচদিনীয়া দৌল মহোৎসৱৰ আজি সামৰণি পৰে বৰপেটা সত্ৰৰ লগতে জিলাখনৰ পাটবাউসী গণককুচি সুন্দৰীদিয়া আৰু বাৰাদী সত্ৰতো আয়োজন কৰা দৌল মহোৎসৱৰো আজি সামৰণি পৰে 2 মাৰ্চৰ সন্ধিয়া গন্ধযাত্ৰাৰে আৰম্ভ হোৱা এই উৎসৱৰ পৰিপ্ৰেক্ষিতত ৰাজ্যৰ বৈষ্ণৱ সংস্কৃতিৰ অন্যতম প্ৰাণকেন্দ্ৰ বৰপেটা জিলাৰ আকাশবতাহ কৃষ্ণ বন্দনা আৰু হোলী গীতেৰে মুখৰ হৈ পৰে দৌল যাত্ৰাৰ সামৰণি পৰ্বৰ বিষয়ে আমাৰ বৰপেটাৰ সংবাদদাতা অৰূপ জ্যোতি মহন্তই এইদৰে কয়
ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰৰ এই বেলিৰ পাঁচদিনীয়া দৌল মহোৎসৱৰ আজি সামৰণি পৰে। শেষৰ দিনটোত ফাকুৱাত হোলী উৎসৱ পালন কৰা হয় আৰু ইয়াকে লৈ সমগ্ৰ বৰপেটাত উৎসৱমুখৰ পৰিৱেশ বিৰাজ কৰে। আকাশ বতাহ ৰঙীন হৈ পৰে, হোলী গীতৰ সুৰেৰে স্বৰূপ মুখৰিত হৈ পৰে। বিয়লি গোসাঁইক বৰপেটা সত্ৰৰ পৰা উলিয়াই কাষৰীয়া কলবাৰী সত্ৰলৈ লৈ যোৱা হয় আৰু ঘূৰাই অনাৰ সময়তে বাহ ভঙা পৰ্ব সম্পন্ন হয়। এই পৰ্ব অনুসৰি বৰপেটা সত্ৰৰ চাৰিফালৰ চাৰিখন হাতীয়ে গোসাঁইক লক্ষ্মীদেৱীৰ ঘৰ এৰি যোৱাৰ বাবে বাধা প্ৰদান কৰি অৱশ্যে গোসাঁয়ে সেই বাহ ভাঙি সত্ৰৰ ভিতৰত প্ৰৱেশ কৰে আৰু তাৰ পাছত গোসাঁইক সাতপাক বৰপেটা সত্ৰৰ মূল গৃহৰ চৌদিশে পৰিভ্ৰমণ কৰোৱা হয়। তাৰপিছত বুলবুলি অনুষ্ঠান অনুষ্ঠিত হয় আৰু ইয়াৰ পাছতে গোসাঁইক নি পুনৰ নিজৰ স্থানত অধিষ্ঠিত কৰা হয় বছৰটোৰ বাবে। এনেদৰে আজি বৰপেটা দৌল মহোৎসৱৰ সামৰণি পৰে আৰু বিয়লি এই অনুষ্ঠান চাবলৈ লক্ষাধিক লোকৰ সমাগম হয়।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাটো গুৰুজনাই প্ৰায় 500 বছৰ পূৰ্বে আৰম্ভ কৰা পৰম্পৰাৰ সৈতে সংগতি ৰাখি পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা দৌল উৎসৱৰো আজি সামৰণি পৰে। ফল্গোৎসৱৰ পাঁচদিনীয়া কাৰ্যসূচীৰ অংশ হিচাপে গোৱালপাৰা জিলাৰো বিভিন্ন ঠাইত কালি বিয়লি পৰম্পৰাগত ৰীতি নীতিৰে সুবেৰী উৎসৱ পালন কৰা হয়। দৌল উৎসৱৰ অংশ হিচাপে পালন কৰা এই উৎসৱত বিভিন্ন ঠাইৰ পৰা কলীয়া গোসাঁইক আনি এটা নিৰ্দিষ্ট স্থানত ৰখা হয় আৰু নাম প্ৰসংগৰ জৰিয়তে গোসাঁইৰ আশীষ লোৱা হয়। এই উৎসৱত সকলোৰে এজন আনজনক ফাকু ছটিয়াই দুখ বেদনা দূৰ হোৱাৰ কামনা কৰে। জিলাখনৰ বগুৱান, তিলাপাৰা, বাপুজীনগৰ আদি ঠাইত সুবেৰী উৎসৱত সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি কাইলৈ নিশা আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত সংবাদ ক্ষেত্ৰত নাৰী প্ৰত্যাহ্বান আৰু প্ৰত্যাশা শীৰ্ষক এটি আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত সাংবাদিক সুস্মিতা গোস্বামী, অৰুণিমা কলিতা আৰু ভিডিঅ' সাংবাদিক মল্লিকা কলিতাই মনৰ ভাৱ প্ৰকাশ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে অহা 8 মাৰ্চত শিৱসাগৰত বিশেষ ক্ৰীড়া কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অস্মিতা শীৰ্ষক আঁচনিৰ অধীনত মহিলা এথলেটিকছ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰ জিলা ক্ৰীড়া বিষয়া কাৰ্যালয় আৰু মাই গাভ ভাৰতৰ জিলা যুৱ বিষয়াসকলৰ যৌথ উদ্যোগত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। শিৱসাগৰৰ ঐতিহাসিক পিয়লি ফুকন ষ্টেডিয়ামত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। মহিলা আৰু কিশোৰীসকলৰ মাজত এথলেটিকছৰ জনপ্ৰিয়তা বৃদ্ধি কৰা তথা স্বাস্থ্য আৰু ক্ৰীড়া সংস্কৃতিৰ প্ৰতি সজাগতা সৃষ্টি কৰাই এই প্ৰতিযোগিতাৰ মূল লক্ষ্য। বাতৰিৰ শেষ অংশ শুনক জিন্তিৰাণী ডেকাৰ পৰা।
চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজত আজি 2025-26 বৰ্ষত বিভিন্ন কীটনাশক জলপানী প্ৰদান কৰা হয়। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল প্ৰেক্ষাগৃহত এই উপলক্ষে আয়োজিত অনুষ্ঠানতে চাহ জনজাতিৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীসকলৰ বাবেও শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত আৰ্থিক সাহায্য প্ৰদান কৰা হয়। উল্লেখযোগ্য যে প্ৰাক প্ৰৱেশিকা জলপানী আঁচনিৰ অধীনত জনগোষ্ঠীটোৰ 8070 ছাত্ৰ ছাত্ৰী, চাইমন সিং হৰ প্ৰৱেশিকা উত্তীৰ্ণ 9184 ছাত্ৰ ছাত্ৰী আৰু উচ্চ শিক্ষাৰ বাবে 4470 ছাত্ৰ ছাত্ৰীলৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। তদুপৰি শ্বহীদ দয়াল দাস পানিকা স্বনিয়োজন আঁচনিৰ অধীনত 15189 নিবনুৱা যুৱক যুৱতীলৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়। অনুষ্ঠানত অংশ লৈ চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাই এই আঁচনিসমূহৰ জৰিয়তে জনগোষ্ঠীটোৰ ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উপকৃত হ'ব বুলি আশা প্ৰকাশ কৰে। বিটিচিৰ 3 নৱনিৰ্বাচিত কাৰ্যবাহী সদস্যই আজি শপত গ্ৰহণ কৰে। কোকৰাঝাৰৰ বডুফা নগৰত থকা প্ৰেক্ষাগৃহত সদস্যসকলে শপত গ্ৰহণ কৰে। গুৰেশ্বৰ পৰিষদীয় সমষ্টিৰ পাৰিষদ মহেশ্বৰ বসুমতাৰী, নাগৰিজুলি পৰিষদীয় সমষ্টিৰ পাৰিষদ লক্ষী দাস আৰু মনোনীত সদস্য কামেশ্বৰ ৰায়ে কাৰ্যবাহী সদস্য হিচাপে শপত গ্ৰহণ কৰাৰ ফলত বিটিচিৰ কাৰ্যবাহী পৰিষদৰ সদস্যৰ সংখ্যা 17 বৃদ্ধি পায়। শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ নতুন ইনডোৰ ষ্টেডিয়ামত আজি সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় চেপাক ট্ৰাকো ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰম্ভ হৈছে। প্ৰতিযোগিতাত বিভিন্ন ৰাজ্যৰ কেইবাখনো বিশ্ববিদ্যালয়ৰ 700 অধিক খেলুৱৈয়ে অংশ লৈছে। ভাৰতৰ বিশ্ববিদ্যালয় সংস্থাৰ অধীনত আয়োজিত এই প্ৰতিযোগিতাৰ মহিলা শাখাৰ খেলসমূহ 9 মাৰ্চত সামৰণি পৰিব। পুৰুষৰ খেলসমূহ 11-14 মাৰ্চলৈ অনুষ্ঠিত হ'ব। আজি উদ্বোধনী অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য, ক্ৰীড়া বিভাগৰ বিষয়া, ভাৰতৰ বিশ্ববিদ্যালয় সংস্থাৰ প্ৰতিনিধি তথা কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ 2025 অসামৰিক সেৱাৰ পৰীক্ষাৰ চূড়ান্ত ফলাফল ঘোষণা। আসন্ন বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজনৈতিক দলসমূহৰ নিৰ্বাচনী কুচকাৱাজ আৰম্ভ। কালি সন্ধিয়া দুৰ্ঘটনাত পতিত Sukhoi-30 যুঁজাৰু বিমানখনৰ দুৰ্ঘটনাস্থলীত আজি সেনাৰ উদ্ধাৰকাৰী দল উপস্থিত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত দৌল উৎসৱৰ আজি সামৰণি আৰু অসম বিশ্ববিদ্যালয়ৰ নতুন ইনডোৰ ষ্টেডিয়ামত আজি সৰ্বভাৰতীয় আন্তঃ বিশ্ববিদ্যালয় চেপাক ট্ৰাকো ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপ আৰম্ভ। এতিয়াৰ বাতৰি ইমানেই।